গুড ইভিনিং, এইটো আকাশবাণী কহিমা। আজি চাম নাগান নাগামিজ খবৰ পঢ়ি আছে মিৰিয়াম। পহিলা হেডলাইন্স, নৰ্থ ইষ্ট ষ্টেট কমিশনাৰ্ছ ফৰ পাৰ্চনছ উইথ ডিছএবিলিটিজ লগা পহিলা কনফাৰেন্সত ঝুমুকেদি মাতি থাকিছে। লোকসভা ইলেকশ্যনছ লগা ছিক্সথ ফেজ কাৰণে কেম্পেইনিংটো শেষ হৈছে। এগ্ৰিকালচাৰেল টেকনলজি মেনেজমেণ্ট এজেঞ্চি পেৰেণ্ট ডিষ্ট্ৰিক্টি কিষাণ মেলাটো জালুকীতে লৈছে আৰু দুদিন লগা স্কিল আপগ্ৰেডেশ্যন ট্ৰেইনিংটো ডাইৰেক্টৰেট অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ কহিমাতে শুৰু হৈছে। নৰ্থ ইষ্ট ষ্টেট কমিশনাৰ্ছ ফৰ পাৰ্চনছ উইথ ডিছএবিলিটিজ লগা পহিলা কনফাৰেন্সটো নোনিয়া ৰিজৰ্ট ঝুমুকেডিমা ডিষ্ট্ৰিক্ট নাগালেণ্ডে থাকিছে। যুটে চাৰটা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ লগা অফিচিয়েলছ খান পৰা যোগ লৈছে। এইটো কনফাৰেন্স লগা আচলি ভাৱনাটো হলে ৰাইটছ অফ পাৰ্চন উইথ ডিছএবিলিটিজ আৰ পি ডাব্লিউ টি এক্ট 2016 এক্ট নৰ্থ ইষ্ট ৰিজন লগা খবৰ ভাগ কৰি দিগদাৰী চামনা কৰি থাকিয়া আৰু পলিচি ডেভেলপমেণ্ট আৰু এডভকেচি ঠিক চলাই কিনা যাই থাকিয়া আৰু এইটোৰ পৰা মানুহ লব লাভ দিয়া খান চাবলে কাৰণে আছে। নাগালেণ্ড এডভাইজাৰ ফৰ ডিপাৰ্টমেণ্ট অফ ছচিয়েল ৱেলফেয়াৰ ৱাংপাং কন্যা কৈছে, ষ্টেট গভৰ্ণমেণ্ট হলে পুইলা পৰা পুৰা মন পৰা আৰ পি ডাব্লিউ ডি এক্ট লগা লাভটো চলাবলৈ তৈয়াৰ আছে আৰু ইটোৰ পৰা ডিছএবিলিটিজ খান চব লগত একে হাকটো ভাগ কৰিবলৈ দিলাচা দিছে। তাই কৈছে কি এতিয়া বেছি কাম বাকী থাকি আছে, কিন্তু লাহে পৰা আগে বাঢ়ি আছে আৰু ইটো হলে ডিছএবিলিটি কমিশনাৰ অফিচ পৰা বেছি ডাঙৰ হাত দিয়া পৰা আছে কৈছে। পাৰ্চনছ উইথ ডিছএবিলিটি লগা ষ্টেট কমিশনাৰ ডেথন নাখৰ কৈছে কি ইটো কনফাৰেন্স পৰা হলে ৰিজন লগা কমিশনাৰ খান পলিচি গেপছ কোনটো জেগা সুধাৰ আনিব লাগে আৰু এক্ট লগা ইমপ্লিমেণ্টেশ্যনতে লাগি থাকিয়া জৰুৰী বদলাৱ দিবলৈ থাকিলে চাবলৈ পাৰিব কৈছে। তাই কৈছে কি একজন একজন লগা জ্ঞান ভাৱনা আৰু অনুভৱ এক্সপিৰিয়েঞ্চেছ আগে আনি কিনা ৰিজনেল আৰু নেশ্যনেল লেভেলছতে জৰুৰী থাকিয়া বদলাৱ কাৰণে আৰু ডিছএবিলিটি হাকটো তাকৰা বনাব পাৰিব কৈছে। তাই পৰা ডিছএবিলিটি ছেক্টৰ লগা অফিচিয়েলছ লগত ছচাইটিকে আৰু বেছি ইটো জানকাৰীতে জোৰাই কিনে আগে যাবলৈ কৈছে। ইটো একদিন লগা কনফাৰেন্সটো আছাম, ছিকিম, মেঘালয় আৰু ত্ৰিপুৰা লগা অফিচিয়েলছ খান পৰা বি যোগ লৈছে। লোকসভা ইলেকশ্যনছ লগা ছিক্সথ ফেজ কাৰণে কেম্পেইনটো আজি শেষ হৈছে। চব মিলাই কিনা 58 কনষ্টিটুৱেঞ্চিজ, যোনটো 8টা ষ্টেট আৰু 2টা ইউনিয়ন টেৰিটৰিজতে পহিলা ফেলাই কিনে আছে। ইটো ফেজতে মে 25 তাৰিখে পলছতে যাব। ইটো হলে বিহাৰতে 8টা ছিটছ, 10টা সব ছিটছ হাৰিয়ানাতে, 1টা ছিট জম্মু এণ্ড কাশ্মীৰতে, ঝাৰখণ্ডতে 4টা, 7টা দিল্লীতে, ওড়িশা 6টা, উত্তৰ প্ৰদেশতে 14 আৰু ৱেষ্ট বেংগলতে 8টা মিলাই কিনে আছে। 889 কেণ্ডিডেটছ নিচিনাটো ইটো 58 লোকসভা কনষ্টিটুৱেঞ্চিজতে যোগ লৈ কিনে খেলি আছে। ভোটিং হলে পুজৰ 7 বজি শুৰু কৰি কিনে শাম 6 বজি খতম হ'ব। এগ্ৰিকালচাৰেল টেকনলজি মেনেজমেণ্ট এজেঞ্চি ATMA পেৰেণ্ট ডিষ্ট্ৰিক্ট নাগালেণ্ডহি কিষাণ মেলা লৈছে আজি। ATMA প্ৰজেক্ট ডাইৰেক্টৰ এণ্ড ডিষ্ট্ৰিক্ট ফিচাৰ্ছ এণ্ড একুৱাটিক ৰিচৰ্চেছ অফিচ জালুকে পেৰেণ্টে ATMA পেৰেণ্ট হলে ফাৰ্মাৰ্ছ ফেয়াৰটো জৰকাৰ কৰিছে। খেতি ক্ৰিয়া খান লগত পঞ্চি কিনা এতিয়া টেকনলজিকেল নলেজ খান ভাগ কৰিবলৈ আৰু এগ্ৰি এণ্ড এলাইট ডিপাৰ্টমেণ্টেল এক্সপাৰ্টছ আৰু ছাইণ্টিষ্ট KVK খান লগত জুৰিবলৈ ৰাস্তা খুলিবলৈ খবৰটো পঞ্চাবৰ কাৰণে। ডেপুটি কমিশনাৰ পেৰেণ্ট এণ্ড চেয়াৰমেন গভৰ্ণিং বৰ্ড বিনীত কুমাৰ কৈছে কি চব মানুহবি খেতি বাৰীৰ লগত জুৰি কিনে আছে, ছচাইটিতে কিমান দুচৰা ষ্টেটাছে থাকিলেবি। কুমাৰ কৈছে প্ৰডাকশ্যনটো উঠাবলৈ কাৰণে খেতি কৰিয়াটো ঠিক যোজনা কৰি কিনে আৰু টেকনিকেল এক্সপাৰ্ট লগত মিলি কিনে কৰিব লাগে। প্ৰগ্ৰাম লগা দুচৰা হাইলাইটছ হলে ৰিলিজ অফ ATMA পেৰেণ্ট ডিষ্ট্ৰিক্ট মেগাজিন এণ্ড টাইটেল ATMA এক্টিভিটিজ এট গ্লিমছ ডেপুটি কমিশনাৰ পৰা আনিছে আৰু 4টা ছেল্ফ হেল্প গ্ৰুপছ আৰু 4টা ফুড ছিকিউৰিটি গ্ৰুপছ লগত ছিট মানি 10,000 দি দিছে। টেকনিকেল ছেচন হলে ছইল টেষ্টিং অপৰ ভিজুৱেল ডেমনষ্ট্ৰেশ্যন থাকিছে। ডিপাৰ্টমেণ্ট অফ ছইল কনজাৰ্ভেশ্যন অফিচ পৰা মোবাইল ভেন লগা মদব লৈ কিনা দুদিন লগা স্কিল আপগ্ৰেডেশ্যন ট্ৰেইনিং হলে ডাইৰেক্টৰেট অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ DIPR পৰা জৰকাৰ কৰিছে। ডিষ্ট্ৰিক্ট পাব্লিক ৰিলেশ্যনছ অফিচাৰ্ছ DPROs, এছিষ্টেণ্ট পাব্লিক ৰিলেশ্যনছ অফিচাৰ APROs আৰু ইনফৰমেশ্যন এছিষ্টেণ্ট IS কাৰণে আজি DIPR কহিমাতে ডাইৰেক্টৰ IPR জিভিনিয় থেনিয়ৰ পৰা অফিচাৰ্ছ আৰু ষ্টাফছ লগত টাইখান লগা ফাউণ্ডেশ্যন জানি কিনে নিজৰ গেদবাৰা পৰা বনাই কিনে এতিয়া সময় লগা বদলি হৈ থাকিয়া মাং লগ পাবলৈ তৈয়াৰ থাকিবলৈ মন উঠাইছে। তাই কৈছে একটা গভৰ্ণমেণ্ট অফিচিয়েলছ থাকিয়াতো গভৰ্ণমেণ্ট লগা স্পক্স পাৰ্চন আছে কৈ কিনে মনটো ইয়াত ৰাখিবলৈ কৈছে। এডিশ্যনেল ডাইৰেক্টৰ IPR KVZI য়ানো তাই লগা চুৰু কথাতে ডিপাৰ্টমেণ্ট অফিচাৰ্ছ খান ভিতৰ সুধাৰ আনিব লগা জৰুৰী থাকিয়া কৈ দিছে। তাই ৱাদা, কমিটমেণ্ট, ডেডিকেশ্যন আৰু ভাল ইণ্টাৰপাৰ্চনেল ৰিচাৰ্চ ডিপাৰ্টমেণ্ট লগত বনাই কিনে থাকিব লগা জৰুৰী ওপৰ বি কথা কৈছে। News editor aru regional news unit Akashwani Kohima Asunyo para media relations and work ethics for public sector officers opor kotha nise pahila session te tai ethical conducts niyam opor kotha koise juntu government officials ekta hoile manibo lagya laga tai para arubi trainees logot reports laga antim din to yaad rakhi kena hosa mon para nijor kaam koribole koi dise itu training laga asli maksad hoile juk lua khan laga gyan aru skills othabole ase tai khan ke public opor sarkar laga bhal kaam aru policies khan thik para ponchabole nimite itu training to public relations communication strategies aru digital age te dipr laga juli thakia role khan cover korise apni khan ijo akashwani kohima para dia khobor huni ase apni khan itu khobor to news on air app aru youtube channel air news kohima para hunibo paribo Nagaland Pollution Control Board NPCB Kiffrey Town Council KTC logo juri kena workshop kam awareness program to jorkar kurise colony leaders chairman gamburas sanitation committee members students are women organizations are chamber of commerce logot milikena this is conference hall kiffrey te jorkali thakise itu program homoy senior scientific assistant NPCB Olivia G Chopi para ambient air quality opor janani bhag kurise junior scientific assistant kiffrey NPCB Rongsen Ben Longkhama para plastic waste management opor kotha nise ek din laga seminar new subsidy policy aru GST compliance opor department of industries and commerce para aji dimapur te jokar kurise keynote address anya samoy director of industries and commerce P Toguga Sema para uttar purva transformative industrialization scheme unati 2024 june to 9th march te suru kurise idu opor share kurise তাই কৈছে এইটো স্কিমটো চেণ্ট্ৰেল চেক্টৰ স্কিম মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ ভিতৰত আছে যোনটো হ'লে ইণ্ডাষ্ট্ৰিয়েল গ্ৰথ কে তাকৰা বনাই কিনে এমপ্লয়মেণ্ট অপৰচুনিটিজটো নৰ্থ ইষ্ট ইণ্ডিয়াতে আনিবৰ কাৰণে আছে তাইৰ পৰা সঁচা আৰু জেনুইন অণ্টাৰপ্ৰেনাৰ্ছ খানকে চৰকাৰৰ পৰা লাভ দিয়াটো উঠাবলৈ কৈ দিছে তাই চব মানুহ আহিয়া খানকে এইটো খবৰটো ভাগ কৰিবলৈ কৈছে আৰু এইটোৰ লাভটো উঠাবলৈ কৈছে এনেকুৱা হ'লে উন্নতি স্কিম বি কামিয়াবীৰ পৰা চলিব আৰু ৰিজন লগা ছচিঅ ইকনমিক উন্নতিটো দেখিব Nagaland Taxes laga Commissioner Sachin Jaiswal para khobor janaise ki State Taxes laga department hole Commercial State Tax Officers CSTOs logot state te businesses khan para GST compliance alliance to kinika loigena jai ase itu upor survey koribole adhikar dikena ase tai khan laga bhabna aru hodibole thakia khan janibo karone itu karone sob businesses kriya upor CSTO logot sat dikena jaruri khobor to শ্বেয়াৰ কৰি কিনে অহা মাহিনা 30 তাৰিখ আণ্ডাৰ এক্সাৰচাইজটো খতম কৰিবলৈ দিবলৈ কাৰণে কৈ দিছে আৰু এডিচনেল ডেপুটি কমিশ্যনাৰ যোন হলে চজুপা টাউন কাউঞ্চিল চিটিচি লগা এডমিনিষ্ট্ৰেটৰ বি আছে ইটোৰ পৰা চব ঘৰ ইনষ্টিটিউচনছ অফিচেছ আৰু বিজনেছ কৰিয়া খান চজুপা টাউন ভিতৰতে চব লগত প্লাষ্টিক ৱেষ্ট লেতেৰাটো হলে আলাগ পৰা ৰাখিবলৈ জনাইছে জুন 1 তাৰিখ তক খবৰ জনাইছে কি ইটো হলে ডিপাৰ্টমেণ্ট অফ আৰ্বান ডেভেলপমেণ্ট স্বচ্ছ ভাৰত মিছন আৰ্বান লগা হুকুম হিচাপে আছে এডমিনিষ্ট্ৰেটৰ পৰা চব লগত এইটো জানানি অৰ্ডাৰটো তাকৰা পৰা লৈ কিনা থাকিবলৈ কৈছে কেলে গলে চিটিচি হলে জুন 1 তাৰিখে প্লাষ্টিক ৱেষ্টটো উঠাবলৈ আহিবলৈ আছে খবৰ চাইছে আৰু একবাৰ হেডলাইন জনাই দি আছে নৰ্থ ইষ্ট ষ্টেট কমিশ্যনাৰ্ছ ফৰ পাৰ্চনছ উইথ ডিচএবিলিটিজ লগা পহিলা কনফাৰেন্সটো চমুকী ডিমাতে থাকিছে লোকসভা ইলেকশ্যনছ লগা 6th phase কাৰণে কেম্পেইনিংটো শেষ হৈছে এগ্ৰিকালচাৰেল টেকনলজি মেনেজমেণ্ট এজেঞ্চি পাৰ্চন ডিষ্ট্ৰিক্ট পেৰেণ্ট ডিষ্ট্ৰিক্টি কিষাণ মেলাটো জালুকীয়াতে লৈছে আৰু দুদিন লগা স্কিল আপগ্ৰেডেশ্যন ট্ৰেইনিংটো ডাইৰেক্টৰেট অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ কহিমাতে শুৰু হৈছে আজি ৰাতি লগা নাগামিজ গভৰ্ণমেণ্টে চেছ কৰি আছে আপুনি কাম চব নিমিত্তে ভাল ৰাতি হ'ব